অসমীয়াত বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত গুৰুত্ব আৰোপ কৰি সকলোকে মিলিজুলি আগবাঢ়িবলৈ আহ্বান জনাইছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি সন্ধিয়া দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC 2025 মুকলি কৰিব। হোবাৰ্টত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰে। আৰু ICC মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে পুৰুষ আৰু মহিলা উভয়ৰে সমানে দায়বদ্ধতা থকা বুলি উল্লেখ কৰি তেওঁ মহিলাৰ শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। হৰিদ্বাৰৰ পতঞ্জলী বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে মিলিজুলি আগবাঢ়িবলৈ আহ্বান জনায়। সমাৰোহত ভাষণ দি মানৱ সংস্কৃতি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ পুৰোধা ব্যক্তিসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰাৰ লগতে তেওঁ মুনিসকলৰ শ্ৰেষ্ঠ মহৰ্ষি পতঞ্জলীৰ অৱদানৰ বিষয়েও ব্যাখ্যা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনত ৰাজপুৰ ৰোডত এখন ফুড অভাৰব্ৰিজ মুকলি কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৰাজ্যপাল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী উপস্থিত থাকে। আজি সন্ধিয়াৰ ভাগত তেওঁ ৰাষ্ট্ৰপতি নিকেতনত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য, সংস্কৃতি আৰু কলা মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ উত্তৰাখণ্ডৰ ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী উপলক্ষে ডেৰাডুনত অৱস্থিত বিধানসভাৰ প্ৰেক্ষাগৃহত ভাষণ দিব। তেওঁ লগতে নাইনিতালত ৰাজভৱন স্থাপনৰ 125 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। পৰহিলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে কেইনচিধামত নিমকেৰুলী বাবা আশ্ৰম পৰিদৰ্শন কৰিব। পাছত তেওঁ নাইনিতালৰ কুমাও বিশ্ববিদ্যালয়ৰ 20 সংখ্যক সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি সন্ধিয়া 5:26 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে। CMS-03 একাধিক বেণ্ডযুক্ত সামৰিক যোগাযোগ উপগ্ৰহ। ভাৰতৰ আটাইতকৈ শক্তিসম্পন্ন কাৰ্যক্ষম 5ম ৰকেটৰ সহায়ত এই উপগ্ৰহটো উৎক্ষেপণ কৰা হয়। এই উপগ্ৰহটোৰ GSAT-TR নামেৰেও জনাজাত। এই উপগ্ৰহটো LVM-3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হ'ব। ইছৰোই প্ৰকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূভাগসহ মহাসাগৰীয় অঞ্চলতো সেৱা আগবঢ়াব। বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হ'বলৈ দুদিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। NDA আৰু মহাগঠবন্ধন উভয় পক্ষৰ তাৰকা প্ৰচাৰকসকলে সমগ্ৰ ৰাজ্যখনতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিছে। শ্ৰীমোদীয়ে পাটনা চহৰৰ তখ্ত শ্ৰী হৰিমন্দিৰ চাহিব গুৰুদ্বাৰলৈ যোৱাৰ কথা আছে। 6 নৱেম্বৰত 121টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৈছে যে বিহাৰ বিধানসভাৰ নিৰ্বাচনত ভোটদাতাসকলে যাতে শান্তিপূৰ্ণভাৱে আৰু মুক্তমনে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচনৰ সময়ছোৱাত কোনোধৰণৰ হিংসাত্মক ঘটনা সহ্য কৰা নহ'ব বুলি কানপুৰত সাংবাদিকসকলৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সকলো ভোটাৰেই যাতে শান্তিপূৰ্ণভাৱে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে নিৰ্বাচন আয়োগে সম্পূৰ্ণৰূপে ব্যৱস্থা গ্ৰহণ কৰিছে। লেফটেনেণ্ট জেনেৰেল অবিনাশ দাসে নতুন দিল্লীৰ সেনা চিকিৎসালয়ৰ গৱেষণা আৰু ৰেফাৰেলৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। লেফটেনেণ্ট জেনেৰেল অবিনাশ দাস সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাত প্ৰায় 4 দশক ধৰি চকু, কাণ আৰু নাক বিভাগত সেৱা আগবঢ়োৱা এগৰাকী বিশেষজ্ঞ। কমাণ্ড হস্পিটেলৰ প্ৰাক্তন কমাণ্ডেণ্ট হিচাপে লেফটেনেণ্ট জেনেৰেল দাসে উধামপুৰ হাস্পতালখন নতুন অত্যাধুনিক সুবিধা থকা ঠাইলৈ স্থানান্তৰিত কৰাৰ কাম সফলতাৰে চোৱা চিতা কৰিছিল। সেনা চিকিৎসালয়ৰ তেওঁৰ নেতৃত্বই স্বাস্থ্যসেৱা, গৱেষণা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ উৎকৰ্ষ সাধন সম্ভৱ কৰি তুলিব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে। আকাশবাণীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC 2025 মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ গৱেষণা আৰু উন্নয়নৰ বাতাবৰণ অধিক বিকশিত কৰি তোলাৰ উদ্দেশ্যে 1,00,000 কোটি টকাৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনি পুঁজিও মুকলি কৰিব। এই সন্মিলন অহা 5 নৱেম্বৰত অন্ত পৰিব। ESTIC 2025ৰ জৰিয়তে শৈক্ষিক গৱেষণা প্ৰতিষ্ঠান উদ্যোগ আৰু চৰকাৰৰ তৰফৰ পৰা 3,000তকৈও অধিক প্ৰতিনিধিয়ে পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আলোচনা, প্ৰযুক্তি প্ৰদৰ্শন, প্ৰকল্প ব্যাখ্যা আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এনে পদক্ষেপৰ জৰিয়তে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বাতাবৰণ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে গৱেষক, উদ্যোগ খণ্ড তথা যুৱ উদ্ভাৱকসকলৰ মাজত পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ বাবে এখন মঞ্চ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে পুথিভঁৰালক শিক্ষাৰ মন্দিৰ আখ্যা দি কয় যে পুথিভঁৰালে যুক্তিবাদী চিন্তাধাৰা উদ্ভাসিত কৰি ব্যক্তি তথা সম্প্ৰদায়ৰ সবলীকৰণ সম্ভৱ কৰি তোলে। সম্প্ৰদায়ৰ সবলীকৰণত পুথিভঁৰালৰ ভূমিকা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে বৰ্তমানৰ ডিজিটেল যুগত পুথিভঁৰালসমূহে জ্ঞানৰ কেন্দ্ৰ হিচাপে কাম কৰে, য'ত মানুহে প্ৰামাণিক তথ্য লাভ কৰিবলৈ সক্ষম হয়। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কেৰালাৰ 80 বছৰীয়া পুথিভঁৰাল আন্দোলন আৰু পুথিভঁৰালসমূহক সবল সাম্প্ৰদায়িক জ্ঞান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ পি এন পেনিকেৰৰ দূৰদৰ্শিতাৰ শলাগ লয়। হোবাৰ্টত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰে। ভাৰতে 187 ৰাণৰ বিজয় লক্ষ্যৰে খেলি 9টা বল বাকী থকা অৱস্থাত 5টা উইকেটৰ বিনিময়ত 188 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। ৱাশ্বিংটন সুন্দৰে 23টা বলত 49 ৰাণ কৰি অপৰাজিত হৈ থাকে। 4টা অভাৰত 3টা উইকেট দখল কৰা অৰ্ষদীপ সিঙক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই বিজয়ৰে ভাৰতে 3খনীয়া শৃংখলাৰ 1-1ৰ সমতা স্থাপন কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 186 ৰাণ সংগ্ৰহ কৰে। নৱী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত আজি ICC মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লয়। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে প্ৰথমে বেট ধৰি 34 অভাৰত 3টা উইকেট হেৰুৱাই 195 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান য়ুথ গেমছ 2025ৰ 48টা পদক বিজয়ী ভাৰতীয় দলটোক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই প্ৰতিযোগিতাত দেশৰ যুৱ খেলুৱৈসকলে তেওঁলোকৰ উন্নত প্ৰদৰ্শনেৰে ইতিহাস ৰচিলে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে খেলুৱৈসকলৰ আগ্ৰহ, সংকল্প আৰু কঠোৰ পৰিশ্ৰম ইয়াত প্ৰতিফলিত হয়। তেওঁ ভৱিষ্যৎ দিনৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। বাহৰেইনত পৰহি এই প্ৰতিযোগিতাৰ সামৰণি পৰে। পূৰ্বৰ 1 নম্বৰ স্থানৰ ডাবলছৰ টেনিছ তাৰকা ৰোহান বোপান্নাই 20 বছৰীয়া সুদীৰ্ঘ খেলুৱৈ জীৱনৰ অন্তত কালি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। 45 বছৰীয়া খেলুৱৈগৰাকীয়ে 26টা ATP ডাবলছ খিতাপ দখল কৰে। তেওঁ যোৱা বৰ্ষত মেথিউ এবডেনৰ সৈতে জুটি বান্ধি অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ লাভ কৰিছিল। 2003 চনত খেলুৱৈ জীৱন আৰম্ভ কৰা ৰোহান বোপান্নাই 15গৰাকী বিভিন্ন সংগীৰ সৈতে বিভিন্ন প্ৰতিযোগিতাত 539 বাৰ বিজয় হৈছিল। তেওঁ US অপেন টেনিছ প্ৰতিযোগিতাত 2বাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। 2বাৰ ATPৰ ফাইনেলত ৰাণাৰ্ছ আপ হৈছিল আৰু 2017 বৰ্ষত ৰোলাণ্ড গাৰোত মিক্স ডাবলছৰ গ্ৰেণ্ডশ্লেম খিতাপ অৰ্জন কৰিছিল। অৱসৰৰ সন্দৰ্ভত ৰোহান বোপান্নাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে টেনিছ কেৱল এবিধ খেলেই নহয়, ই হৈছে তেওঁৰ বাবে লক্ষ্য, সামৰ্থ্য তথা বিশ্বাস। আলেকজেণ্ডাৰ বাবলিকৰ সৈতে ৰোলেক্স পেৰিছ মাষ্টাৰ্ছত তেওঁ 28 অক্টোবৰত শেষৰখন খেলত অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত গুৰুত্ব আৰোপ কৰি সকলোকে মিলিজুলি আগবাঢ়িবলৈ আহ্বান জনাইছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি সন্ধিয়া দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC 2025 মুকলি কৰিব। হোবাৰ্টত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰে। আৰু ICC মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।